নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা 682গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত 2025 বৰ্ষটো কিতাপৰ দিৱস হিচাপে পালনৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। তদুপৰি ফৰেষ্ট ভিলেজৰ গাঁওবুঢ়ালৈ 9,000 টকাকৈ পাৰিতোষিক প্ৰদানৰ ক্ষেত্ৰত মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহ অহা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈঠকখনত পৰিবহণ মন্ত্ৰী যোগেন মোহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থকাৰ লগতে গুৱাহাটী আৰু আন জিলা সদৰত থকা মন্ত্ৰীসভাৰ সদস্যসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত বিকাশৰ 12 দিন কাৰ্যসূচীত অংশ লোৱাৰ লগতে জিলাখনৰ কেইবাটাও প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ সামগ্ৰিক বিকাশ আৰু কল্যাণৰ লক্ষ্যৰে যোৱা 11 ডিচেম্বৰত আৰম্ভ কৰা এই বিকাশৰ 12 দিন ৰাজ্যবাসীৰ বাবে উৎসৰ্গা কৰা হৈছিল। এই সময়ছোৱাত 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰাৰ লগতে 48,673গৰাকী শিক্ষাৰ্থীক ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটি প্ৰদান কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত প্ৰত্যেক 5 কিলোমিটাৰ দূৰত্বত 1খনকৈ হাইস্কুল থাকিব লাগে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে সেই উদ্দেশ্যৰে চৰকাৰে নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰিছে। শৈক্ষিক উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান মেধা আৰু স্বচ্ছতাৰ ভিত্তিত চাকৰি লাভ কৰাৰ বাবে এটা নতুন মাত্ৰা গঢ়ি তোলা হৈছে। তেওঁ কয় যে ৰাজ্যত এতিয়াৰ দৰে উন্নয়নৰ ধাৰা অব্যাহত থাকিলে যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাবে নতুন নতুন উদ্যোগ স্থাপন কৰা হ'ব। এই অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত নিৰ্মীয়মান খনিকৰ ষ্টেডিয়াম পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। অত্যাধুনিক সা সুবিধাযুক্ত এই ষ্টেডিয়ামৰ জৰিয়তে জিলাখনৰ ক্ৰীড়া প্ৰতিভাসমূহক আগবঢ়াই নিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আজি জিলাখনৰ প্ৰস্তাৱিত পুলিচ ৰিজাৰ্ভৰ স্থান পৰিদৰ্শন কৰাৰ লগতে চৌকিডিঙিত নিৰ্মীয়মান ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা কাৰ্যালয় ভৱনো পৰিদৰ্শন কৰে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ আজি সন্ধিয়া মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি বিকজনিত ৰোগত ভুগি থকা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যোৱা 14 ডিচেম্বৰত 90 বছৰ সম্পূৰ্ণ কৰিছিল। সপ্তম আৰু অষ্টম দশকত নিউ ৱেভ চিনেমাৰে হিন্দী ছবি জগতত নতুন ধাৰাৰ সৃষ্টি কৰা শ্যাম বেনেগালৰ উল্লেখযোগ্য ছবিৰ ভিতৰত অন্যতম হৈছে অংকুৰ, মন্দি, মন্থন, চৰ্দাৰ বেগম, জুবেইদা ইত্যাদি। শেহতীয়াকৈ তেওঁ ভাৰত আৰু বাংলাদেশৰ যৌথ উদ্যোগত মুজিদ, দ্য মেকিং অফ এ নেশ্যন নামৰ হিন্দী আৰু বাংলা দ্বিভাষিক ছবি নিৰ্মাণ কৰিছিল। দূৰদৰ্শনৰ হৈও তেওঁ ভাৰত, এক খোজ আদি বহু জনপ্ৰিয় ধাৰাবাহিক নিৰ্মাণ কৰিছিল। 1976চনত তেওঁ পদ্মশ্ৰী আৰু 1991চনত তেওঁ পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে মিছন বসুন্ধৰাই তৃতীয় পৰ্যায়ৰ অধীনত অহা 31 ডিচেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিবলৈ জনসাধাৰণৰ প্ৰতি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই পুনৰ আহ্বান জনাইছে। দিছপুৰত আজি বিয়লি অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে ভূমি, ৰাজহ, প্ৰশাসন ব্যৱস্থাৰ বহুখিনি সংস্কাৰ সাধনেৰে চৰকাৰে মিছন বসুন্ধৰাৰ 3টা পৰ্যায় ৰূপায়ণ কৰি জনসাধাৰণক সহজতে নিজৰ ভূমি অধিকাৰ লাভ কৰাৰ সুযোগ দিছে। জনসাধাৰণৰ লগতে শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহকো সেৱা হেতু পৰ্টেলৰ জৰিয়তে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন দাখিল কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। নগাঁও চহৰৰ নেহেৰুবালিত যোৱা 17 ডিচেম্বৰৰ পৰা অনুষ্ঠিত নগাঁও গ্ৰন্থমেলাত আজি বিয়লি সাহিত্যচাৰ্য মহিম বৰা, ঔপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ইতিহাসবিদ ডঃ অমলেন্দ্ৰ গুহৰ জন্ম শতবৰ্ষ উপলক্ষে এটা শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰা, সাহিত্যিক ডঃ আনন্দ মৰবুদৈ আৰু অধ্যাপক ডঃ পৰমানন্দ মজুমদাৰে 3গৰাকী মহিৰুহৰ সৃষ্টি আৰু জীৱন দৰ্শন সন্দৰ্ভত আলোকপাত কৰি বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানৰ শেষত আটাইকেইগৰাকী বক্তাই উপস্থিত লোকসকলৰ সৈতেও মত বিনিময় কৰে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।